এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্য চৰকাৰে ওমৰাংছৰ 3 কিলো কয়লাখনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব। মৰিগাঁৱত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে কয়লাখনিত নিহত 4জন শ্ৰমিকৰ নিকটাত্মীয়লৈ 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। সম্ভেদ নোপোৱা আন 5জন শ্ৰমিকৰ পৰিয়াললৈও 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যত ৰেড হোল খননৰ সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ বাবে নিৰ্দেশনা যুগুত কৰা হ'ব বুলি প্ৰকাশ কৰে। ইপিনে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। আজিৰ বৈঠকত BTRৰ উন্নয়নৰ বাবে 401 কোটি টকাৰ পুঁজিৰ অনুমোদন জনোৱা হয়। অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাটো আজিৰ মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ 22গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জোনবিল মেলাৰ গৌৰৱ উজ্জ্বল ইতিহাস আছে বুলি মন্তব্য কৰি কয় যে জোনবিল মেলাই অসমৰ অতি পুৰণি ঐতিহ্য আৰু পৰম্পৰাৰ চানেকি বহন কৰি আহিছে। ডঃ শৰ্মাই অনুষ্ঠানত তিৱা ৰাজ্যৰ বুৰঞ্জী শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি প্ৰথম দিনাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা জনজাতীয় ভাই ভনীসকলে তেওঁলোকৰ কৃষিজাত সামগ্ৰী পৰম্পৰাগত প্ৰথাৰে ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ সৈতে বিনিময় কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2024-25 বৰ্ষৰ বাবে কাইলৈৰ পৰা 21 জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিব। এই সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে পৰিষদে সংশ্লিষ্ট সকলো পক্ষকে পৰিষদৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে। নিৰ্দেশনাটোত পৰিষদে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ বাবে কোনোধৰণৰ সময় বৃদ্ধি কৰা নহয়। অফলাইনৰ জৰিয়তেও কোনোধৰণৰ পঞ্জীয়ন পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে জানিবলৈ দিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপন কৰা হ'ব। অসম চৰকাৰৰ সংস্কৃতি পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বছৰৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগলৈ আৰু জননেতা ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হ'ব। বিশিষ্ট সাহিত্যিক সাংবাদিক পদ্ম পাটৰলৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণী বঁটা আগবঢ়োৱা হ'ব। অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ মূৰে মূৰে বিশিষ্ট সমাজসেৱী, ব্যৱসায়ী, কলা সংস্কৃতিৰ সমন্বয়ক বাসুদেৱ জালানৰ সোঁৱৰণীত এই বঁটা প্ৰদান কৰি আহিছে। অহা 19 জানুৱাৰীত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা সভাগৃহত আয়োজিত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। বাক্সা জিলাৰ অঞ্চলী বাদলিপাৰাৰ অঞ্চলী প্ৰাথমিক বিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি পুৱাৰে পৰা মাংগলিক অনুষ্ঠান, স্বচ্ছতা অভিযান, গছপুলি ৰোপণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অঞ্চলটোৰ লোকসকলে বিদ্যালয়খনৰ সোণালী জয়ন্তী উপলক্ষে 50খন পতাকা উত্তোলন কৰি সমবেত সংগীত পৰিৱেশন কৰে। দিনৰ ভাগত প্ৰাথমিক বিদ্যালয়ৰ সৰ্বাংগীন বিকাশত অভিভাৱক আৰু সমাজৰ ভূমিকা শীৰ্ষক এখনি আলোচনাচক্ৰও অনুষ্ঠিত হয়। বজালী জিলাৰ ঘটবৰ শালগিৰিঘাটৰ গৰখীয়া গোঁসাইৰ থানত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব শান্তিৰ বাবে বিশেষ ধৰ্মানুষ্ঠান অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা, নাম প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি নিশাৰ ভাগত নাগাৰা নাম পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে। ভাৰতৰ PV সিন্ধু আৰু কিৰণ জৰ্জে ইণ্ডিয়া অপেন BWF ৱৰ্ল্ড টুৰ ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ডাবলছত চিৰাগ ছেট্টী আৰু সাত্বিক সাইৰাজ ৰাণকী ৰেড্ডীৰ যুটীয়ে প্ৰথম ছেটত পৰাস্ত হোৱাৰ পাছতো সফল প্ৰত্যাৱৰ্তন কৰি অন্তিম 8ত স্থান নিশ্চিত কৰিছে। গুৱাহাটীৰ ৱায়াৰলেছৰ বশিষ্ঠপুৰ প্ৰথম উপপথ নিবাসী অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা অমূল্য গোস্বামীৰ আজি সন্ধিয়া নিজা বাসভৱনত দেহাৱসান ঘটে। তেজপুৰৰ বৃহগুৰিত জন্মগ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল 87 বছৰ। এতিয়াৰ বাতৰি ইমানেই।